চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
প্রভু আমাক উদ্ধার, আমি প্রভু মহাপাপী, পাপর সংসারত আছো তুমি, করা প্রভু আমাক উদ্ধার। ও হে প্রভু যীশু, তোমার মহিমায় পার, তোমার শরণে নভজিল শরণ, চরণে নভজিল শরণ, মই মহাপাপীহে, তোমার চরণে নভজিল শরণ, মই মহাপাপীহে।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান আপোনালোকৰ বাবেই, কিন্তু এই অনুষ্ঠান আপোনালোকে শুনি থকা বুলি গম পালেহে আমাৰ ভাল লাগিব, নহয় জানো? আপোনালোকে শুনি থকা বুলি আমি কেনেকৈ জানিম যদিহে আপোনালোকে আমাক নজনায়? গতিকে অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন আমি আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছোঁ পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ অপাৰ কৰুণাৰ প্ৰমাণ দিছা। আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান দিয়াৰ দ্বাৰা এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিব খুজিছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় চমুৱেল পুস্তকখনৰ 17 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি এই দ্বিতীয় চমুৱেল পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। আমি ইতিমধ্যে পাই আছোঁ যে দাউদ ৰজাই তেওঁৰ পুতেক অপচালোমৰ বিদ্ৰোহৰ কাৰণে জিৰচালেম এৰি পলাই ফুৰিবলগীয়া হৈছিল। আৰু আমি এইবোৰো দেখিছোঁ যে দাউদ ৰজাৰ বিৰুদ্ধে মন্ত্ৰণা দিয়া লোকসকলৰ মাজৰ এজনে দাউদৰ আচলতে সপক্ষে কথা কৈ আছিল, আৰু আনজনে যি মন্ত্ৰণা দিছিল সেই মন্ত্ৰণা মতে অপচালোমে কাম নকৰাৰ কাৰণে সেইজনেও চিপজৰি লগাই আত্মহত্যা কৰিছিল। আচলতে আমি জানো যে ইছৰাইলৰ লোকসকলৰ মাজত এখন গৃহযুদ্ধৰ নিচিনা চলিছিল। কেৱল গৃহযুদ্ধ বুলিয়েই নহয়, এই যুদ্ধটোক পিতা পুত্ৰৰ মাজৰ যুদ্ধ বুলিলেও আচলতে ভুল কোৱা নহ'ব, কাৰণ এই যুদ্ধখন দাউদ ৰজা আৰু তেওঁৰ পুত্ৰ অপচালোমৰ মাজৰ যুদ্ধ আছিল। আৰু এই 18 নম্বৰ অধ্যায়ত আমি এই গৃহযুদ্ধখন অব্যাহত থকাৰ বিষয়েই পাম। আমি এতিয়া প্ৰথম পদ দুটা পঢ়ি দিছোঁ, 18 নম্বৰ অধ্যায়ৰ প্ৰথম পদ আৰু দ্বিতীয় পদ। আৰু দাউদে নিজৰ লগৰ লোকবিলাকক গণনা কৰিলে আৰু তেওঁবিলাকৰ ওপৰত সহস্ৰপতি আৰু শতপতি নিযুক্ত কৰিলে। আৰু দাউদে যোৱাবৰ হাতত লোকবিলাকৰ এভাগ আৰু যোৱাবৰ ভায়েক চৰুয়াৰ পুত্ৰ অবিচয়ৰ হাতত এভাগ আৰু গাতিয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠাই দিলে। তাৰ পাছত ৰজাই লোকবিলাকক ক'লে, মই নিজেও নিশ্চয় তোমালোকৰ লগত যাম। এই পদ দুটাত আমি দাউদৰ দুটা ভাল কাম দেখিছোঁ। সেনা পৰিচালনাৰ বাবে তেওঁ শ্ৰেণী অনুসাৰে সেনানায়ক নিযুক্ত কৰি দিছিল। ইয়াৰ পৰাই আমি বুজিব পাৰোঁ দাউদৰ সেনাবাহিনী কিমান শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধ আছিল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে সেনা পৰিচালনাত দাউদে সেনাৰ সংখ্যাৰ প্ৰাবল্যতকৈ সেনা পৰিচালনাৰ কৌশল আৰু শৃংখলাবদ্ধতাত অধিক গুৰুত্ব আৰোপ কৰিছিল। দ্বিতীয়তে আমি দেখিছোঁ ৰজা হৈও ৰণথলীলৈ যাবলৈ দাউদ প্ৰস্তুত আছিল। আমি আগতে পাই আহিছোঁ যে ইয়াৰ আগতে দাউদে সেনানায়কসকলৰ সৈতে সেনাসকলক যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰি নিজে ৰাজপ্ৰাসাদত ৰৈ গৈছিল আৰু সেইদৰে ৰৈ গৈ তেওঁ পাপত পতিত হৈছিল। সাধাৰণ আৰু সৰুৱে যুদ্ধক্ষেত্ৰত থৈয়া নথৈয়া ৰণ কৰিব, প্ৰাণ বিসৰ্জন দিব আৰু নিজে হলে ৰাজপ্ৰাসাদত সুখ শান্তিৰে থাকিব, তেনে মানসিকতাৰ পৰা দাউদ মুক্ত হৈছিল। এতিয়া তেওঁৰ সিদ্ধান্ত আছিল হয় লগতে থাকিম নহলে লগতে মৰিম। তিন নম্বৰ পদ, কিন্তু লোকবিলাকে ক'লে আপুনি যাব নালাগে, কিয়নো আমি পলালে আমাৰ নিমিত্তে তেওঁলোকে চিন্তা নকৰিব। আমাৰ অৰ্ধেক লোক মৰিলেও আমাৰ নিমিত্তে চিন্তা নকৰিব, কিন্তু আপুনি আমাৰ 10,000ৰ সমান। এই হেতুকে আপুনি নগৰৰ পৰা আমাক সহায় কৰিবৰ অৰ্থে আপুনি যুগুত হৈ থাকিলে ভাল হয়। প্ৰিয় শ্ৰোতা, সাধাৰণতে মহৎ আৰু জ্ঞানী গুণী সকলোৰেই মহত্ব আৰু জ্ঞানৰ দ্বাৰাই সমাজ আৰু দেশ পৰিচালিত হয়। তেওঁলোকৰ মন্ত্ৰণা আৰু পৰিকল্পনাই উত্তম, কিন্তু তথাপি কেতিয়াবা মহৎ আৰু জ্ঞানী গুণীসকলক সাধাৰণ আৰু সৰু লোকৰ পৰামৰ্শৰ প্ৰয়োজন নহয়নে বাৰু? নিশ্চয় হয়। ইয়াত আমি তাকেই দেখা পাইছোঁ। ইয়াত সাধাৰণ লোকসকলে দাউদ ৰজাক কোনো ধৰণৰ আৱেগ বা দৰদৰ বশৱৰ্তী হৈ পৰামৰ্শ দিয়া নাই, পৰামৰ্শ দিছে প্ৰয়োজনীয়তাৰ কাৰণে, যুদ্ধত এক প্ৰকাৰ কৌশল অৱলম্বন কৰিবলৈ সমৰ্থ হোৱাৰ মানসেৰে। চাৰি আৰু পাঁচ নম্বৰ পদ, তেতিয়া ৰজাই তেওঁলোকক ক'লে, তোমালোকে যিহকে ভাল দেখা মই তাকেই কৰিম। আৰু ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ'ল, আৰু সকলো লোক শ শ আৰু হাজাৰ হাজাৰকৈ ওলাই গ'ল। তেতিয়া ৰজাই জোৱাব, অবিচয় আৰু ইত্যয়ক আজ্ঞা কৰি ক'লে, তোমালোকে মোলৈ চাই সেই ডেকা পুৰুষ অপচালোমলৈ মৃদু ব্যৱহাৰ কৰিবা। অপচালোমৰ বিষয়ে সেনাপতিবিলাকক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে তাক শুনিলে। এই 18 নম্বৰ অধ্যায়টো দাউদৰ বাবে বৰ ডাঙৰ দুৰ্ঘটনাৰ অধ্যায়, কাৰণ তেওঁৰ মৰমৰ পুত্ৰ অপচালোম মৃত্যুৰ মুখত পৰা বিৱৰণ এই অধ্যায়টোতেই লিপিবদ্ধ কৰা হৈছে। সেনাবাহিনীয়ে দাউদ ৰজাক যুদ্ধলৈ নাযাবলৈ পৰামৰ্শ দিয়াত শ শ আৰু হাজাৰ হাজাৰকৈ দল বিভক্ত হৈ ৰণলৈ বুলি ওলাই যাওঁতে দাউদে নগৰৰ এঠাইত থিয় হৈ জোৱাব, অবিচয় আৰু ইত্যয় এই তিনিওগৰাকী সেনাপতিক অনুৰোধৰ সুৰত আদেশ দিছিল যাতে অপচালোমক এনেদৰে ব্যৱহাৰ কৰা যায় যেন তেওঁৰ প্ৰাণনাশ নাপায়। সকলোৱেই তেওঁৰ সেই আদেশ শুনা পাইছিল। এই আদেশ শুনি কোনো কোনোৱে হয়তো মিচিকি হাঁহিৰে ইতিবাচক সমিধান জনাইছিল, কিন্তু অনেকে আদেশটো মনে মনে মানি ল'ব পৰা নাছিল, কাৰণ তেওঁলোকে অপচালোমক অশান্তি সৃষ্টিকাৰী লোকৰূপে গণ্য কৰিছিল আৰু তেওঁক এই পৃথিৱীৰ পৰা চিৰবিদায় দিবলৈ ইচ্ছা কৰিছিল। দাউদে কিন্তু তেওঁৰ পুত্ৰ অপচালোমক বৰ প্ৰেম কৰিছিল আৰু সেয়ে তেওঁৰ মৃত্যু তেওঁ কোনোমতেই কামনা কৰিব পৰা নাছিল। ছয় আৰু সাত নম্বৰ পদ, এইদৰে লোকবিলাক ইছৰাইলৰ বিৰুদ্ধে বাহিৰলৈ ওলাই গ'ল আৰু ইফ্ৰইম কাঠনিত যুদ্ধ লাগিল। সেই ঠাইত ইছৰাইল দাউদৰ দাসবিলাকৰ সন্মুখত ঘাটিল আৰু সেইদিনা তাত মহাসংহাৰ হোৱাত 20,000 লোক মৰিল। এয়া আছিল এক গৃহযুদ্ধ আৰু এই যুদ্ধ আছিল এক ভয়ানক যুদ্ধ, কাৰণ এয়া আছিল পিতা আৰু পুত্ৰৰ মাজৰ যুদ্ধ। দাউদ ৰজা আছিল যুদ্ধৰ কৌশল জনা ব্যক্তি, তাৰ বিপৰীতে কিন্তু অপচালোমৰ এনে কোনো সেনানায়ক নাছিল যিয়ে দাউদৰ সেনাৰ আগত প্ৰত্যাহ্বানৰূপে থিয় দিব পাৰে। দাউদৰ তিনিগৰাকী সেনাপতি জোৱাব, অবিচয় আৰু ইত্যয়ো একেদৰে বৰ কৌশলী সেনাপতি আছিল, সেয়ে দাউদৰ সেনাবাহিনীৰ আগত অপচালোমৰ সেনাসকল ঘাটিছিল। এই যুদ্ধত অলপ অচৰপ লোক মৰা নাছিল, মৰিছিল 20,000 লোক। কিয় মৰিছিল 20,000 লোক? তাৰ কাৰণটো 8 নম্বৰ পদত কোৱা হৈছে। 8 নম্বৰ পদটো আমি পাঠ কৰি দিছোঁ। কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি বিয়পি পৰিছিল, আৰু সেইদিনা তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, কাঠনিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে। অৰ্থাৎ যুদ্ধত হাৰি যেতিয়া অপচালোমৰ সেনাসকল প্ৰাণ লৈ পলাইছিল, তেতিয়া ইফ্ৰইমৰ কাঠনিৰে ভৰা জংগলত জব্দ হৈছিল আৰু বেহুত পৰি মৃত্যুৰ মুখত পৰা মানুহৰ দৰে দায়ুদৰ সেনাবাহিনীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আন কথাত, দায়ুদৰ সৈন্যসকলে শত্ৰু সৈন্যসকলক খেদি খেদি যিমান বধ কৰিলেহেঁতেন, শত্ৰু সৈন্যসকল কাঠনিৰে ভৰা অৰণ্যৰ বেহুত পৰি অধিক লোক দায়ুদৰ সৈন্যৰ তৰোৱালৰ ধাৰত মৰা পৰিছিল। দায়ুদৰ সৈন্যৰ সৈতে যুদ্ধ কৰাৰ ভুল স্থান তেওঁলোকে মনোনীত কৰি লৈছিল। তাৰ পাছত 9 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈ পাওঁ অপচালোমৰ মৃত্যুৰ কথা। পদকেইটা পাঠ কৰিছোঁ, শুনিবচোন। আৰু অপচালোমে দায়ুদৰ দাসবিলাকৰ আগত হঠাৎ উপস্থিত হ'ল। অপচালোম নিজৰ খচৰৰ ওপৰত উঠি যাওঁতে সেই খচৰ তাত এজোপা ডাঙৰ এলা গছৰ ঘন ডালৰ তলেদি যোৱাত সেই এলা গছত অপচালোমৰ মূৰ লাগিলত তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খচৰ চলি গ'ল। আৰু মানুহ এজনে তাকে দেখি জোৱাবক ক'লে, চোৱা, মই এলা গছত অপচালোমক ওলমি থকা দেখিলোঁ। তেতিয়া জোৱাবে সেই বাতৰি দিওঁতা মানুহজনক ক'লে, যদি তুমি তেনেকৈ দেখিছিলা তেন্তে কিয় সেই ঠাইতে তেওঁক বধ নকৰিলা? তাকে কৰা হ'লে মই তোমাক 10 চেকল ৰূপ আৰু এগছ টঙালি দিলোঁহেঁতেন। তেতিয়া মানুহজনে জোৱাবক ক'লে, মই যদিও 1,000 চেকল ৰূপ জুখি হাতৰ তলুৱাত লওঁ, তথাপি মই সেই ৰাজকোঁৱৰৰ অহিতে হাত নেমেলোঁ। কিয়নো আমি শুনাকৈ ৰজাই আপোনাক অবিচয়ক আৰু ইত্যয়ক এই আজ্ঞা দিছিল, বোলে, সাৱধান, তোমালোক কোনেও সেই ডেকা অপচালোমক নুচুবা। নতুবা মই যদি তেওঁৰ প্ৰাণৰ অহিতে বিশ্বাসঘাতকতা কৰিলোহেঁতেন, তেন্তে সেই কথা গুপুত হৈ নাথাকিলেহেঁতেন, আৰু তেতিয়া আপুনিও মোৰ পৰা আঁতৰি থাকিলেহেঁতেন। তেতিয়া জোৱাবে, তোমাৰে সৈতে মই এইদৰে পলম কৰি থাকিব নোৱাৰো বুলি কৈ নিজৰ হাতত 3ডাল শূল লৈ গৈ অপচালোম এলাগছৰ মাজত জীয়াই থাকোঁতেই তেওঁৰ বুকুত সুমুৱাই দিলে। আৰু জোৱাবৰ 10জন অস্ত্ৰধাৰী ডেকাই অপচালোমক বেৰি ধৰি আঘাত কৰি বধ কৰিলে। প্ৰিয় শ্ৰোতা, অপচালোম এলাগছ এজোপাত ওলমি থকাৰ খবৰ যিজন মানুহে জোৱাবক জনাইছিল সেইজন মানুহ বৰ আচৰিত হৈছিল, যেতিয়া তেওঁ জানিছিল যে দায়ুদৰ আজ্ঞা অমান্য কৰি জোৱাবে অপচালোমৰ মৃত্যু কামনা কৰিছিল। সেই মানুহজননো কোন? সেই মানুহজন নিশ্চয় এগৰাকী সাধাৰণ সৈন্যই আছিল। সেই সৈন্যগৰাকীয়ে উত্তৰত জোৱাবক কৈছিল, ৰজাই আমাক সকলোকে তেওঁৰ ৰাজপুত্ৰ অপচালোমৰ গাত হাত দিবলৈ বাৰণ কৰিছে। তাৰোপৰি এই সুবিধা পাই ময়ো যদি তেওঁৰ গাত হাত দিলোহেঁতেন, তেতিয়া আপুনি নিজেই মোক শাস্তি বিহিলেহেঁতেন। কিন্তু সেইগৰাকী সৈন্যৰ লগত তৰ্ক কৰি থাকিবলৈ জোৱাবৰ সময় হাতত নাছিল। তেওঁ ভাবিছিল যে তেওঁৰ সন্মুখত এনে এটা জৰুৰী দায়িত্ব আহি পৰিছিল যি দায়িত্ব অলপো পলম নকৰাকৈ তেওঁ পালন কৰা উচিত, আৰু বাস্তৱিকতেই তেওঁ সেই দায়িত্ব পালন কৰিছিল। অৰ্থাৎ গছত ওলমি থকাৰ সুযোগ পাই অপচালোমক জোৱাবে হত্যা কৰিছিল। অপচালোমৰ মৃত্যুৰ লগে লগে বিদ্ৰোহৰো ওৰ পৰিছিল। অপচালোমক হত্যা কৰাৰ অধিকাৰ জোৱাবৰ নাছিল, বিশেষকৈ যেতিয়া স্বয়ং দায়ুদ্ৰজাই অপচালোমৰ ওপৰত হাত দিবলৈ মানা কৰিছিল। কিন্তু অপচালোমৰ অটপালিত জোৱাব ভাগৰি পৰিছিল আৰু তেওঁ জানিছিল যে অপচালোমক হত্যা কৰিব পাৰিলেই এইবোৰ অটপালিৰো ওৰ পৰিব। এতিয়া আমি 16 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈ পাঠ কৰিছোঁ। আৰু জোৱাবে শিঙা বজালত সৈন্যবাহিনীয়ে ইছৰাইলৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল, কিয়নো জোৱাবে সৈন্যবাহিনীক ৰৈ যাবলৈ আদেশ দিলে। আৰু তেওঁলোকে অপচালোমক নমাই আনি কাঠনিৰ মাজত থকা বৰ গাঁতটোত পেলাই তেওঁৰ ওপৰত শিলৰ এটা বৰ দোম কৰিলে, আৰু আটাই ইছৰাইল নিজ নিজ স্তম্ভলৈ পলাই গ'ল। ৰজাৰ উপত্যকাত যি স্তম্ভ আছে তাক অপচালোমে জীয়াই থকা কালত নিৰ্মাণ কৰাই নিজৰ নিমিত্তে স্থাপন কৰিছিল, কিয়নো তেওঁ ভাবিছিল যে মোৰ নাম ৰাখিবলৈ মোৰ পু নাই, সেয়ে তেওঁ নিজৰ নাম অনুসাৰে সেই স্তম্ভৰ নাম ৰাখিলে। সেয়ে আজিলৈকে অপচালোমৰ স্তম্ভ বুলি প্ৰখ্যাত আছে। আৰু চাদুকৰ পুত্ৰ অহিমাছে কলে, জিহুৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবিলাকৰ প্ৰতিকাৰ সাধিলে তাৰ শুভবাৰ্তা ৰজাক দিবলৈ মোক লৰি যাবলৈ দিয়ক। কিন্তু জোৱাবে তেওঁক কলে, তুমি আজিৰ বাতৰি দিয়া লোক হ'ব নালাগে, কিন্তু আনদিনাখনৰ বাতৰি তুমি দিবা। আজি হলে তুমি বাতৰি নিদিবা, কাৰণ ৰজাৰ কোঁৱৰ মৰিল। আৰু জোৱাবে কুচিয়া নামৰ এজনক কলে, তুমি যোৱা, যি দেখিলা তাকে ৰজাক জনোৱাগৈ। তেতিয়া কুচিয়াই জোৱাবক প্ৰণিপাত কৰি লৰ ধৰিলে। আৰু চাদুকৰ পুত্ৰ অহিমাছে আকৌ জোৱাবক কলে, যি হওক, অনুগ্ৰহ কৰি কুচিয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক। তেতিয়া জোৱাবে কলে, বোপা, তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ বঁটা নাপাবা। তেওঁ কলে, যি হওক, মোক লৰি যাবলৈ দিয়ক। তেতিয়া জোৱাবে কলে, লৰ ধৰা। তেতিয়া অহিমাছে সমথলৰ বাটেদি লৰি লৰি গৈ কুচিয়াক পাছ পেলালে। জোৱাবে অহিমাছক অপচালোমৰ মৃত্যুৰ খবৰ দায়ুদক জনোৱাটো ইচ্ছা কৰা নাছিল, কাৰণ অহিমাছে অপচালোমৰ মৃত্যুৰ বিতং খবৰ জনা নাছিল। তাৰ পাছত ২৪ নম্বৰ পদৰ পৰা আমি পাওঁ যে দায়ুদে অপচালোমৰ মৃত্যুত বিলাপ কৰাৰ বিষয়ে তাত লিখা আছে। আমি ২৪ নম্বৰ পদটো পঢ়ি দিছো। সেই সময়ত দায়ুদ নগৰৰ দুই দুৱাৰৰ মাজত বহি আছিল। তেতিয়া প্ৰহৰীয়ে নগৰৰ দুৱাৰৰ ওপৰভাগত গড়ৰ ওপৰত উঠি চকু তুলি দেখিলে মানুহ এজন অকলেই লৰি আহিছে। এয়া বৰ হৃদয়স্পৰ্শী দৃশ্য, কাৰণ যুদ্ধৰ জয় পৰাজয়ৰ খবৰৰ লগতে বিশেষকৈ পুত্ৰ অপচালোমৰ খবৰ পাবলৈ বৰ উৎকণ্ঠিতভাৱে বাট চাই ৰৈ থকাৰ দৃশ্য। ২৫ পদৰ পৰা ৩০ পদলৈ পাঠ কৰোঁ। আৰু প্ৰহৰীয়ে ৰিঙিয়াই সেই বিষয়ে ৰজাক জনালত ৰজাই কলে, তেওঁ যদি অকল হয় তেন্তে তেওঁৰ মুখত বাতৰি আছে। তেওঁ আহি আহি ওচৰ চাপিলত প্ৰহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দুৱৰীজনক কলে, চোৱা, আৰু এজন অকলেই লৰি আহিছে। তেতিয়া ৰজাই কলে, তেওঁ বাতৰি আনিছে। আৰু প্ৰহৰীয়ে কলে, তেওঁ বাতৰি আনিছে। আৰু প্ৰহৰীয়ে কলে, প্ৰথম মানুহৰ লৰ চাদুকৰ পুত্ৰ অহিমাছৰ লৰৰ নিচিনা দেখিছোঁ। ৰজাই কলে, তেওঁ ভাল মানুহ, তেওঁ ভাল সংবাদ আনিছে। তেতিয়া অহিমাছে ৰিঙিয়াই ৰিঙিয়াই কলে, আপোনাৰ মংগল হওক। আৰু তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত প্ৰণিপাত কৰি কলে, যিজনাই মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকবিলাক সোধাই দিলে আপোনাৰ সেই ঈশ্বৰ যি হোৱা ধন্য। আৰু ৰজাই সুধিলে, ডেকা পুৰুষ অপচালোমৰ মংগল নে? তেতিয়া অহিমাছে উত্তৰ কৰি কলে, যি সময়ত জোৱাবে মহাৰাজৰ দাসক আৰু আপোনাৰ দাস মোক পঠালে তেতিয়া বৰ হুৰামোৰা হোৱা দেখিলোঁ, কিন্তু কি হৈছে তাক জানিবলৈ নাপালোঁ। ৰজাই কলে, একাষে গৈ থিয় হোৱা। আৰু তেওঁ একাষে থিয় হৈ ৰ'ল। দায়ুদ ৰজাই খবৰ ল'বলৈ ৰৈ আছিল, যদিও তেওঁ আচলতে যি খবৰ পাবলৈ অতি উৎকণ্ঠাৰে ৰৈ আছিল সেয়া যুদ্ধৰ জয় পৰাজয়ৰ খবৰ নাছিল। বৰং তেওঁ বৰ অধৈৰ্য হৈ পৰিছিল তেওঁৰ ৰাজপুত্ৰ অপচালোমৰ খবৰ পাবলৈহে। ৰজাৰ কেৱল এটাই প্ৰশ্ন আছিল, আৰু সেই প্ৰশ্নটো আছিল, ডেকা পুৰুষ অপচালোমৰ মংগল নে? কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ অহিমাছে সম্পূৰ্ণ খবৰ জনা নাছিল, গতিকে তেওঁ ৰজাক নিশ্চিত উত্তৰো দিব পৰা নাছিল। অপচালোমৰ যে মৃত্যু হৈছিল সেই বিষয়ে অহিমাছে অকণো জনা নাছিল। প্ৰিয় শ্ৰোতা, অহিমাছৰ নিচিনা আজিও অনেক তথাকথিত বাৰ্তাবাহক আছে যিসকলে জগতৰ আগত প্ৰচাৰ কৰি কয় যে সকলো লোক ঠিকেই আছে, কিন্তু ঈশ্বৰে কয় যে মানৱ পৰিয়ালৰ সকলো ঠিক কেতিয়াও নাই। সকলোৱে ঠিক আছে বুলি ঈশ্বৰে আচলতে কেতিয়াও কোৱা নাছিল আৰু এতিয়াও নকয়। মানুহ পাপত পতিত, মানুহক এগৰাকী পবিত্ৰতাৰ প্ৰয়োজন। মানুহে জনা প্ৰয়োজন যে মানৱ ৰূপত জগতলৈ অহা স্বয়ং ঈশ্বৰ পবিত্ৰতা প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ পৰিত্ৰাণৰ বাবে কালবাৰীৰ নিষ্ঠুৰ ক্ৰুচত নিজৰ প্ৰাণ বিসৰ্জন দিছে। সেই প্ৰভুত বিশ্বাস স্থাপন কৰি তেওঁৰ শৰণাগত হ'ব লাগে আৰু তাৰ দ্বাৰাই তেওঁৰ নতুন জন্মৰ অভিজ্ঞতা হ'ব লাগে। তেওঁ প্ৰভু যীশুখ্ৰীষ্টত সম্পূৰ্ণ নতুন সৃষ্টি হ'ব লাগে। দায়ুদে জানিবলগীয়া সম্পূৰ্ণ খবৰ অহিমাছৰ হাতত নাছিল। প্ৰিয় শ্ৰোতা, আপুনি খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰেনে? যদি কৰে, সম্পূৰ্ণ শুভবাৰ্তা প্ৰচাৰ কৰেনে? অসম্পূৰ্ণ শুভবাৰ্তা প্ৰচাৰ কৰি মানুহক বিপথে পৰিচালিত কৰাটোতকৈ ডাঙৰ কিবা অপৰাধ আপুনি কৰিব পাৰেনে? আপুনি ক'ব পাৰে যে আপুনি যিহেতু সম্পূৰ্ণ শুভবাৰ্তা নাজানে, গতিকে আপুনি শুভবাৰ্তা প্ৰচাৰ নকৰাই ভাল। তাকে কৈ যদি আপুনি শুভবাৰ্তা প্ৰচাৰ নকৰে, তেন্তে সেয়ে মূৰ পুলুকা মৰা মানুহৰহে কথা হ'ব। মূৰ পুলুকা মৰা লোক হোৱাৰ পৰিৱৰ্তে সম্পূৰ্ণ শুভবাৰ্তা জানি বুজি আৰু শিকি ল'বলৈ চেষ্টা নকৰে কিয়? আমাৰ বিশ্বাস আপুনি আধুনিক অহিমাচৰ ভূমিকা গ্ৰহণ নকৰিব। এতিয়া শেষৰ তিনিটা পদ অৰ্থাৎ 31 পদৰ পৰা 33 পদলৈ পাঠ কৰোঁ। তেতিয়া চোৱা, কুচিয়াই আহি ক'লে, মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছো, কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে জিহুৱাই প্ৰতিকাৰ সাধিলে। তেতিয়া কুচিয়াক সুধিলে, ডেকা পুৰুষ অফচালুমৰ মংগলনে? কুচিয়াই ক'লে, মোৰ প্ৰভু মহাৰাজৰ শত্ৰুসকল আৰু আপোনাৰ অনিষ্ট কৰিবলৈ আপোনাৰ বিৰুদ্ধে উঠা আটাইবিলাক লোক সেই ডেকা পুৰুষৰ নিচিনা হওক। তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঠালীলৈ উঠি ক্ৰদন কৰিবলৈ ধৰিলে আৰু ইফালে সিফালে ফুৰি ক'লে, হায় মোৰ পুত্ৰ অফচালুম, হায় মোৰ পুত্ৰ, হায় মোৰ পুত্ৰ অফচালুম, তোমাৰ সলনি মই মৰাই ভাল আছিল। হায় অফচালুম, হায় মোৰ পুত্ৰ, মোৰ পুত্ৰ। কুচিয়াৰ শুদ্ধ খবৰ ৰজাৰ কাৰণে বৰ দুখৰ খবৰ। অফচালুমৰ মৃত্যুৰ খবৰটো তেওঁ বৰ বুদ্ধিৰে অথচ বুজি পাব পৰাকৈ ৰজাক জনাইছিল। তাৰপিছতে আমি দেখিছোঁ মানুহৰ কথাৰে প্ৰকাশ কৰিব নোৱাৰা দায়ুদ ৰজাৰ পুত্ৰহাৰা হোৱাৰ বেজাৰ। সেই বেজাৰ আছিল তেওঁ বহন কৰিব পৰাতকৈ অধিক গধুৰ। এইখিনিতে আমাৰ মনত পৰে, মানৱৰ প্ৰতি ঈশ্বৰে নিজৰ প্ৰেম প্ৰকাশ কৰি মানৱক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই ক্ৰুচৰ ওপৰত বলি দিছিল। ইয়াৰ যোগেদি ঈশ্বৰে মানৱলৈ থকা তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। ঈশ্বৰৰ সেই প্ৰেমৰ প্ৰতি সঁহাৰি দি আপুনি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ৰাখিছোঁ।